গীতমালা 147 অধ্যায়। তোমালোকে যীহোৱাৰ প্ৰশংসা কৰা, কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম, কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত। যীহোৱাই জেৰুচালেমক পুনৰাই নিৰ্মাণ কৰে, সিঁচৰিত হৈ পৰা ইজৰাইলীয়াসকলক তেওঁ গোটাই এক কৰে, তেওঁ ভগ্ন চিতিয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁহবোৰ বান্ধে, তেওঁ তৰাবোৰ গণনা কৰে, তেওঁ সেইবোৰৰ প্ৰত্যেককে নাম ধৰি ধৰি মাতে। আমাৰ প্ৰভু মহান, তেওঁ পৰাক্ৰম প্ৰচুৰ, তেওঁ জ্ঞান বুদ্ধিৰ সীমা নাই। যীহোৱাই নম্ৰ লোকক ধৰি ৰাখে, দুষ্টবোৰক মাটিলৈ পেলাই দিয়ে। তোমালোকে যীহোৱাৰ উদ্দেশ্যে ধন্যবাদৰ গীত গোৱা, বীণাৰে সৈতে আমাৰ ঈশ্বৰৰ প্ৰশংসাৰ গীত গোৱা। যিজনাই আকাশমণ্ডল মেঘেৰে ঢাকে, যিজনাই পৃথিৱীলৈ বৰষুণৰ ব্যৱস্থা কৰে, যিজনাই পৰ্বতবোৰৰ ওপৰত ঘাঁহ গজায়, পশু আৰু চিৰচিয়াই থকা কাউৰী পোৱালিবোৰে মাতিলে তেওঁ আহাৰ দিয়ে, ঘোঁৰাৰ শক্তিত তেওঁৰ সন্তোষ নাপায়, মানুহৰ ভৰিৰ শক্তিটো তেওঁ সন্তুষ্ট নহয়। কিন্তু যিসকলে যীহোৱাক ভয় কৰে আৰু তেওঁ সুস্থিৰ প্ৰেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যীহোৱা সন্তুষ্ট হয়। হে জেৰুচালেম, যীহোৱাৰ প্ৰশংসা কৰা, হে চিয়োন, তোমাৰ ঈশ্বৰৰ প্ৰশংসা কৰা, কিয়নো তেওঁ তোমাৰ দুৱাৰৰ দাংবোৰ দৃঢ় কৰিলে, তোমাৰ মাজত বাস কৰা তোমাৰ সন্তানসকলক আশীৰ্বাদ দিলে, তোমাৰ সীমাৰ ভিতৰত তেওঁই শান্তি ৰাখে, তোমাক উত্তম ঘেঁহুৰে পৰিতৃপ্ত কৰে, তেওঁ পৃথিৱীলৈ নিজৰ আজ্ঞা পঠায়, তেওঁ বাক্য ততালিকে ধাৱমান হয়, তেওঁ মেৰ সাগৰ নোমৰ সদৃশ তুষাৰ দিয়ে, ছাই দৰে নিয়ৰ সিঁচি দিয়ে, তেওঁ টুকুৰা টুকুৰ কৰি শিল বৰষায়, তেওঁৰ হিতৰ সন্মুখত কোন থাকিব পাৰে, তেওঁ নিজৰ বাক্য পঠাই সেই সকলো দ্ৰৱীভূত কৰে, তেওঁ নিজৰ বতাহ বলালে পানী বৈ যায়, তেওঁ যাকোবক নিজৰ বাক্য ঘোষণা কৰিলে আৰু ইজৰাইলৰ ওচৰত নিজৰ বিধি আৰু শাসন প্ৰণালীবোৰ জনালে। অন্য কোনো জাতিৰ কাৰণে তেওঁ এইৰূপ ব্যৱহাৰ কৰা নাই, তেওঁ শাসন প্ৰণালীবোৰ তেওঁলোকে নাজানে। তোমালোকে যীহোৱাৰ প্ৰশংসা কৰা।